Good evening, Itu Akashwani Kohima. Samlaka Khobor Puriya Sim Kongnongla. Pohila Headlines. Nagaland State BJP Unit Ba Party Laga 44th Foundation Din Manaise. Senior BJP Leader Aru Prime Minister Narendra Modi Brakwese. Itu election do Sarkar Banavali election ikta nahoi kindo developed India Banai Dibuli Ase. Congress National President Mallikarjun Kharge Brakwese, Congress Pra Democracy, Aro Constitution Bachai Dibuli, Larai Kuriasi, Aro Deputy Commissioner Zanhaputo, Rahul Bhanudas Mali Brakwese, Dabashi Skando, Administration Lokudi Satya Sipai Khanase, Itia Pura Khobar. Nagaland State BJP President Benjamin Niptomibra, Party Flag to 35 Zanhaputo Mandal De Aji Khulai Degena Party Laga 44th Foundation Din Commemorate Kurise. Occasion di Karya Kartas Lokodi greetings Janai Dikena Yeptomebra, BJP Laka, Dun Likasi Laka Janai Dikena, 1951 Saldi, Bhartiya Jana Sang Surukuria Laka, Asul Din Kan Laka Yat Kurikena Janai Dise, Taibra, founding leaders di Dr. Swamiya Prasad Mukherjee, Arupundi Din Dayal Ubhatiya Kan Lokodi, Nationalism, Democracy, Arusamash Laka Niyai Lokodi, Nahilikina Commitment Rakya Karni Mandise, Yeptomebra, Party Laka Dun, Itihasbra, Munotai Dibuli Aro, Idulaka Bhal Kamdi, Nijo Wapas Dedicate Kuribuli, Dorkar Janai Dise. Tarba, Pohila Somoy Laga Leaders Aro Grassroot Workers Jan Kanba, Jua Decade Somoy Di Party Khan Laga Rasta Banai Dikina Sacrifice Korea Lagoti Tribute Dise. Prime Minister Narendra Modi Bra Bhal Budli Anidia Leadership Nijidi, Yeptomi Bra, Jua Decade Di BJP Bra Bishi Dangur Aki Porhai Diadi Badhai Dise. Nagaland ba ahitake Lok Sabha election karni tayar kori thakya samay di taiba karya kartas lokode nicho kamdo dubara parhai dikena Narendra Modi laka leadership nechide BJP karone dangor mandate dibuli onurodh korese Yeptomi bra party laka ideals national service of public welfare di dubara commitment dise. Occasion di party flag to sub districts di state office bearers pra khulai disi aro state president laga address to puri disi. Program di districts nechide mandals pra bhi bhag loise. State BJP president John pra idia mofisal jayasi taiba atuize aro sohoroto mandals di aji jaigena meetings kan rakia se. President aro tai lokoti sat thakia kan pra akonato mandal di ahia sombar jabu aro meeting kan rakhi bole ase. Senior BJP leader aru Prime Minister Narendra Modi Brakwese ke itu election to khali sarkar ekta banabuli laka election nahoi kindo developed India ekta banai dibela se tar Brakwese ke jua pangsal samoy di India do duniya di pangsta wala sobse dangor economy hoi jaise Modi bra BJP candidate Saharanpur Rakhav Lakhanpal aru party laka Kairana candidate Pradeep Chaudhary laka sati aji Saharanpur di election rally di kotha korise Modi bra kosi ki BJP bra sob jaga unnati dibuli kam korise jondo bra sob Indian karone asan ba jigena thakia do barhai dise tar bra kosi ki jua 10 sal samay di sarkar ba kisan khan laka unnati karone naruki gena kam korise Vocal for local laga kotha kore Modi bra one district one product scheme to itudi badhai dise Congress National President Mallikarjun Kharge bra kosi ki desh de democracy aru constitution ba chari boli Congress bra larai kori ase Ajitin Jaibordi, Party Laka election event to Kota Kurisi, John D. Party Bra, Idu Laka manifesto, Niai Patrado, Lako Kuridise. Congress Chief Brakwesiki Congress Bra, Idu Laka 55 Sal Rule Korea Samadi, Unuti Karni Kam Kurigina, Infrastructure Banaidia, Institutions Kan IIT, IIM Kan Banaidisi, Kendo PJP Bra, Idu Laka Namdi, Nichur Paijan Kurigina, Congress Sarkar Bra, Tracks Banaira Kidiadi, Train Kan Surukuridi Takia Se. Kharge bra BJP lokodi word guarantee do jor kori sibili ninda kori si aru koisi Congress sarkar bra role koriya samay de state di guarantee kan pura punjai dise tar bra kosi ke 55 sal de kam koriya laka accounts dibuli Congress si tiyar ase reality kotha kori senior Congress leader aru party president Sonia Gandhi bra kosi ke jua 10 sal samay de desh do jinaka sarkar laka Hadikta di Rakidekana, unemployment, inflation, economic crisis, or inequality, por Hadibule, Pura Godam Utai Rakise. Deputy Commissioner Zanhaputo, Rahul Banadas Malibra, Ikta Consultative Meeting to Zanhaputo District Nichidi, Dabashis Kanakodi Aji Rakise. Jumakuri Takia Kanakodi Kotakuri Malibra Kwesi, Ahitaka Lok Sabha election Karone, free or fair election Ikta Rakibuli Dibuli Miti, Monotai Dibuli Meeting to Matise. তাইবা ডিপিএস লগতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটৰ লগতে মিল মিলাপ দি বুলি কৈছে। এনেকুৱা হলে ইলেক্টৰেল কামটো কামিয়াব কৰি দিব পাৰিব। ডিপিএস খানটো এডমিনিষ্ট্ৰেশ্যন লগা আচলি চাথ দিয়া খান আছে বুলি কয় মালিবা। তাই খান লগতে কেম্পেইনিং পৰা হাতি থাকি বুলি আৰু নহলে পলিটিক্স চামিল নকৰি বুলি কৈ দিছে। ডি চি বা জমা কৰি থাকি খান লগতে ফ্ৰী আৰু ফেয়াৰ ইলেকশ্যন ইকটাৰ ৰাখিবলৈ নিজৰ পাৰিয়া সবচে ভাল কাম কৰিবলৈ অনুৰোধ কৰিছে। এক্সট্ৰা ছেচন কমিশনাৰ মপলিং এম ফম্ব্ৰা ডবশিছ খান লগা জিমিটাৰ খান জনাই দিছে আৰু কেচ উঠাই দিয়া সময়তে কেতিয়াবি শ্বৰ্টকাট ৰাস্তা নাচলা বুলি কৈছে। কেলে মানে এইটোৰ পৰা মানুহ খান লগা বিশ্বাস দি পুংজাই দি বুলি নাপাৰি বুলি কৈছে। আপনি খান আকাশবাণী কহিমাৰ পৰা দিয়া খবৰ শুনি আছে। আপনি খান পৰা এইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমাৰ পৰা শুনিবলৈ পাৰিব। কংগ্ৰেছ পৰা আহি থকা লোকসভা পোলছ কাৰণে ছয়টা কেণ্ডিডেটছ লগা লিষ্টটো আজি ৰিলিজ কৰি দিছে। পাৰ্টীৰ পৰা ৰামকান্ত খালাপটো নৰ্থ গোৱা কনষ্টিটুৱেঞ্চিৰ পৰা আৰু কেপ্টেইন ৱিৰিয়াটো ফাৰ্নাণ্ডেজটো ছাউথ গোৱা কনষ্টিটুৱেঞ্চিৰ পৰা পঠাই আছে। সত্যপাল সিং শিকাৰৱাৰ পৰা, মৰিনা মধ্যপ্ৰদেশৰ পৰা আৰু প্ৰবীণ পাঠাল পৰা কোৱালিয়ৰ কনষ্টিটুৱেঞ্চিৰ পৰা খাৰা হবলৈ আছে। ৱুখা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা এছ চি আৰু শ্লোকান ৰাইটিং কম্পিটিশ্যনটো এছ ভি এ এ পি ছিষ্টেমেটিক ভোটাৰ্ছ এডুকেশ্যন আৰু ইলেক্টৰেল পাৰ্টিচিপেশ্যন একটিভিটিছ লগা ভাগ হিচাপে লিভিমো মেমৰিয়েল স্কুল দি যোৱাকালি ৰাখিছে। কম্পিটিশ্যনটো দুয়োটা কেটেগৰিজ খান হাইস্কুল লেভেল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুল লেভেল দি ৰাখি কেনা 35 নিচিনা ষ্টুডেণ্টছ পৰা ভাগ লৈছে। ষ্টুডেণ্টছ লগতে কথা কৰি ছাব ডিভিজনেল অফিচাৰ চিভিল আৰু নডেল অফিচাৰ এছ ভি এ এ পি ৱুখা নোহতা টেনিৰা কৈছে এছ ভি এ এ পি একটিভিটিছ খান ৰাখি কেনে ভোটাৰ্ছ জাননী শিকাই কেনে ভোটাৰ্ছ লিটাৰেচি পঢ়াই দিবলৈ আছে। তাৰ পৰা কৈছে কি এছ ভি এ এফ পিটো মাল্টি ইণ্টাৰভেনশ্যন প্ৰগ্ৰাম আছে যোনটোৰ পৰা আলাগ আলাগ ৰাস্তাৰ পৰা মানুহ খান লগতে পুঞ্জাই কেনে মিডিয়াৰ পৰা মানুহ খান ইলেক্টৰ্ছ আৰু ভোটাৰ্ছ লগতে ইলেক্টৰেল কাম দি শিকাই কেনে জাননী দিয়া লগা লেভেল উঠাই দিবলৈ আৰু ইলেকশ্যন সময়তে ভাগ লোৱাটো বি পঢ়াই দিবলৈ আছে। তেনেৰ পৰা জনাই দিছে এইটো নিচিনা কাম দি ৱুখা টাউনফিটৰ দি সব স্কুলছ খান মিলাই কেনে ৰাখিবলৈ আছে। কিফ্ৰি ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি ডি ডি এম এ পৰা একটা মিটিংটো যোৱাকালি ৰাখি কেনে প্ৰখন পানী ছিজন চৰু নকৰীয়া কাৰণে কাম খান তৈয়াৰ ৰাখি আদি কথা কৰিছে। মিটিং দি চেয়াৰ কৰি কেনে ডেপুটি কমিশনাৰ আৰু চেয়াৰমেন ডি ডি এম এ তেমচুৱতী লংকমৰ পৰা নেশ্যনেল হাইৱে ৰোড আৰু ব্ৰিজেছ লগতে টাউন লগা ৰাস্তা খান চাফা কৰি দি কেনে ভাৰী প্ৰখন ছিজন চুৰু নাকৰীয়া কৰি বস্তি যাবলৈ ৰাস্তা খান বি চাফা কৰি দি কেনে মানুহ খন লগা বাজাব দিবলৈ আৰু আহি থকা ইলেকশ্যন সময়তে আনা জানা নিমিত্তে সুবিধা দিবলৈ কাৰণে কৈছে। পেট্ৰল পাম্প মালিক খান লগতে ইমাৰ্জেঞ্চিৰ কাৰণে অইল ষ্টক তৈয়াৰ কৰি ৰাখিবলৈ জনাই দিছে আৰু কিফ্ৰি টাউন চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজ লগতে খা লোৱা ষ্টক ৰাখিবলৈ জনাইছে। ফায়াৰ আৰু ইমাৰ্জেঞ্চিজ মেডিকেল আই আৰ বেটেলিয়ন দুচৰা ষ্টেক হোল্ডাৰ্ছ আৰু ডিপাৰ্টমেণ্ট মিলাই কেনে নিজৰ নিজৰ কাম দি তৈয়াৰ ৰাখিবলৈ জনাই দিছে। কথা বতৰাৰ সময়তে মেম্বাৰ্ছ পৰা ফেচলা বনাই কেনে টাউন এৰিয়াছ দি মেছ ছচিয়েল ৱৰ্ক জৰ্গা কৰি কেনে পানী জমা কৰিয়া জেগাখন চাফা কৰি দিবলৈ টাউন দি মহিলা ছাপৰা পৰা নালা বন থাকিয়া খান বি চাফা কৰি দি কেনে মাটি গিৰা ৰখাই দিবলৈ আৰু মানুহ খান লগতে বাজাব দিবলৈ আছে। আৰু বিজেপি প্ৰেচিডেণ্ট জগত প্ৰকাশ নাড্ডা আৰু পাঁচটা দুচৰা নতুন ইলেক্ট হোৱা ৰাজ্যসভা মেম্বাৰ্ছ পৰা আজি সভাত লৈছে। ভাইচ প্ৰেচিডেণ্ট আৰু চেয়াৰমেন ৰাজ্যসভা জগদীপ ধনখড় পৰা পাৰ্লিয়ামেণ্ট হাউছটি ৰাজ্যসভা লগা মেম্বাৰ্ছ হিচাপে তাই খান লগতে অট এডমিনিষ্ট্ৰেট কৰি দিছে। অশোক ৰাও শংকৰৰাও ঝাৱান আৰু চুনীলাল কাৰাচিয়া বিজেপিৰ পৰা সুস্মিতা দেৱ আৰু মহম্মদ নাদিমুল হক এ আই টি চি আৰু অনিল কুমাৰ যাদৱ মাণ্ডাৰী কংগ্ৰেছ পৰা ৰাজ্যসভা মেম্বাৰ্ছ হিচাপে সভাত লৈছে। খবৰ শ্ৰেষ্ঠ হেডলাইন সুবাৰা জনাই দি আছে। নাগালেণ্ড ষ্টেট বিজেপি ইউনিট পৰা পাৰ্টি লগা 44th ফাউণ্ডেশ্যন দিনটো মানাইছে। ছিনিয়ৰ বিজেপি লিডাৰ আৰু প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী পৰা কৈছে এইটো ইলেকশ্যনটো চৰকাৰ বনাবলৈ লগা ইলেকশ্যন নহয় কিন্তু ডেভেলপ ইণ্ডিয়া বনাবলৈ আছে। কংগ্ৰেছ নেশ্যনেল প্ৰেচিডেণ্ট মাল্লিকাৰ্জুন খাৰ্গে পৰা কৈছে কি কংগ্ৰেছ পৰা ডেমক্ৰেচি আৰু কনষ্টিটিউচন বাচাই দিবলৈ লৰাই কৰি আছে। আৰু ডেপুটি কমিশনাৰ জেনহাপতো ৰাহুল ভানুদাস মালিবৰা কৈছে ডবশিছ কাণ্ডো এডমিনিষ্ট্ৰেশ্যন লগতে চাতিয়া চিপাহী খান আছে। আৰু আজি ৰাতি লগা নাগামিজ খবৰ ইমান দি শেষ কৰি আছে। আপুনি খান সব কাৰণে ভাল ৰাতি হবি।